এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই ডলি দেৱী। ৰাজ্যত দুটা পৰ্যায়ত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনৰ ভোটগণনা 27খন জিলাত একেলগে চলি আছে। আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ একাংশ পদত ইতিমধ্যে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। এইবাৰ গাঁও পঞ্চায়ত সদস্যৰ বাবে কোনো দলীয় প্ৰাৰ্থী নথকাৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলৰ সলনি নিৰ্দলীয়ভাৱে প্ৰাৰ্থীসকলে প্ৰতিদ্বন্দ্বিতা আগবঢ়ায়। ধেমাজি আৰু মাজুলীত ইতিমধ্যে কেইবাগৰাকীও ৱাৰ্ড সদস্যই জয়লাভ কৰিছে। মাজুলীৰ ৰাৱণপাৰা আঞ্চলিক পঞ্চায়তৰ আঞ্চলিক সদস্যৰ বিজেপি মিত্ৰজোঁটৰ পবিত্ৰ বৰা বিজয়ী হৈছে। গড়মূৰ আঞ্চলিক পঞ্চায়ততো বিজেপিৰ প্ৰাৰ্থী ৰেখা বৰুৱা বিজয়ী হয়। ইপিনে আহতগুৰি আঞ্চলিক পঞ্চায়তত মিত্ৰজোঁটে অগ্ৰগতি লাভ কৰাৰ লগতে মাজুলীৰ 4খন জিলা পৰিষদতো মিত্ৰজোঁটৰ প্ৰাৰ্থী আগবাঢ়ি আছে। চৰাইদেউ জিলাত প্ৰথম পৰ্যায়ৰ ভোটগণনা ফলাফল অনুসৰি সোণাৰী বিধানসভা সমষ্টিৰ সোণালী গাঁও পঞ্চায়তৰ 10টা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থী জয়ী হৈছে। সোণাৰী আঞ্চলিক পঞ্চায়ত আৰু ভূঞাঘাট আঞ্চলিক পঞ্চায়ততো বিজেপি প্ৰাৰ্থী জয়ী হৈছে। ডিব্ৰুগড়, তিনিচুকীয়া, গোলাঘাট আৰু লখিমপুৰ জিলাতো ভোটগণনা পূৰ্ণগতিত চলি আছে। শিৱসাগৰ জিলাৰ 3টা সমষ্টি ক্ৰমে শিৱসাগৰ, ডিমৌ আৰু নাজিৰা সদৰত ভোটগণনা চলি আছে। জিলাখনত এইবাৰ মুঠ 2291গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছে। বাতৰি যুগুতোৱাৰ পৰলৈকে নিৰ্বাচনী কৰ্তৃপক্ষই 12খন জিলা পৰিষদৰ 11খন আসনৰ প্ৰথম ৰাউণ্ডৰ ফলাফল প্ৰকাশ কৰিছে। প্ৰথম ৰাউণ্ডৰ অন্তত বিজেপি আৰু মিত্ৰদল অসম গণ পৰিষদৰ প্ৰাৰ্থীয়ে অগ্ৰগতি লাভ কৰিছে। হোজাই জিলাৰ সদৰ শ্ৰীমন্ত শংকৰদেৱ নগৰত কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটগণনা অব্যাহত আছে। প্ৰতিকূল বতৰৰ বাবে কিছু অসুবিধাৰ সন্মুখীন হলেও নিয়াৰিকৈ ভোটগণনা চলি আছে। পৰিয়াল আৰু সমাজলৈ মাতৃসকলে আগবঢ়োৱা অনবদ্য অৱদানক সন্মান জনোৱাৰ উদ্দেশ্যে আজি বিশ্বজুৰি মাতৃ দিৱস উদযাপন কৰা হৈছে। প্ৰতি বছৰৰ মে মাহৰ দ্বিতীয়টো দেওবাৰে এই দিৱস উদযাপন কৰা হয়। এই দিৱসৰ জৰিয়তে পৰিয়ালৰ প্ৰতি থকা ভালপোৱা, যত্ন আৰু ত্যাগৰ বাবে মাতৃগৰাকীক সন্মান জনোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰা হয়। অসমতো আজি এই দিৱস উপলক্ষে মাতৃসকলক সন্মান জনাই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই মাতৃ দিৱস উপলক্ষে দিয়া বাৰ্তাত প্ৰতিগৰাকী মাতৃলৈ শ্ৰদ্ধা জ্ঞাপন কৰে। তেওঁ কয় যে অসম প্ৰতিগৰাকী মাতৃৰ কল্যাণৰ হকে কাম কৰি যাবলৈ সংকল্পবদ্ধ। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাতৃ দিৱসত প্ৰতিগৰাকী মাতৃক শ্ৰদ্ধা জনোৱাৰ লগতে দেশৰ প্ৰতিকূল সময়ত নিজৰ সন্তানক দেশমাতৃৰ সেৱাত আগবঢ়াই দিয়াটো অতুলনীয় সাহস আৰু উদাৰতাৰ নিদৰ্শন বুলি মন্তব্য কৰে। এনে মাতৃসকলৰ ত্যাগ, ধৈৰ্যৰ দেশপ্ৰেমে ৰাষ্ট্ৰক শক্তিশালী কৰি তোলে বুলিও তেওঁ মন্তব্য কৰে। শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগুৱেও মাতৃ দিৱসৰ পবিত্ৰ ক্ষণত মাতৃসকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। সমৰ্চ পৰ্টেলৰ জৰিয়তে শিক্ষাৰ্থীসকলে কাইলৈৰ পৰা চলিত 2025-26 বৰ্ষত স্নাতক পাঠ্যক্ৰমত নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব। ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাননী জাৰি কৰিছে। নিৰ্দেশনা অনুসৰি অনা উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ নন CUET প্ৰাৰ্থীসকলৰ ক্ষেত্ৰত কাইলৈৰ পৰা 22 মেলৈকে আবেদনকাৰীৰ দ্বাৰা পাঠ্যক্ৰম নিৰ্বাচন আৰু শিক্ষানুষ্ঠানৰ দ্বাৰা আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 29 মেৰ পৰা 1 জুনৰ ভিতৰত প্ৰথমখন মেধাতালিকা প্ৰস্তুত কৰি চূড়ান্ত কৰাৰ লগতে 2 জুনৰ প্ৰথম মেধাতালিকা প্ৰকাশ পাব। 4 জুন আৰু 5 জুনত প্ৰথম মেধাতালিকাত অন্তৰ্ভুক্ত ছাত্ৰ ছাত্ৰীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 7 জুনত দ্বিতীয়খন মেধাতালিকা প্ৰকাশ পাব। 9 জুন আৰু 10 জুনত তালিকাখনত অন্তৰ্ভুক্ত হোৱা শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 11 জুনৰ পৰা 14 জুনলৈকে পোনপটীয়া নামভৰ্তিৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। অহা 1 আগষ্টৰ পৰা প্ৰথম ষান্মাসিকৰ শ্ৰেণীসমূহ আৰম্ভ হ'ব। উমৈহতীয়া বিশ্ববিদ্যালয় বাছনি পৰীক্ষা অৰ্থাৎ CUET জৰিয়তে নিৰ্বাচিত প্ৰাৰ্থীসকলৰ নামভৰ্তিৰ প্ৰক্ৰিয়া 5 জুলাইৰ পৰা আৰম্ভ হ'ব। গোলাঘাট জিলাৰ খুমটাইৰ মৌখোৱাত আজি পুৱা বিদ্যুৎস্পৃষ্ট হৈ এজন ছাত্ৰৰ মৃত্যু হয়। এই ঘটনাত দুগৰাকী শিক্ষাৰ্থী গুৰুতৰভাৱে আহত হয়। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি পুৱা টিউচন কৰিবলৈ অহা 3গৰাকী ছাত্ৰ ছাত্ৰীৰ গাত বিদ্যুৎ প্ৰবাহিত তাঁৰ ছিগি পৰে আৰু লগে লগে মৌখোৱা উচ্চ মাধ্যমিক বিদ্যালয়ৰ 9ম শ্ৰেণীৰ ছাত্ৰ ছাজিদুৰ ৰহমানৰ মৃত্যু হয়। বিদ্যুৎ প্ৰবাহৰ ফলত 7ম শ্ৰেণীৰ ছাত্ৰী ফাৰিহা আহমেদ আৰু 8ম শ্ৰেণীৰ ছাত্ৰ ছফিকুল আহমেদ গুৰুতৰভাৱে আহত হয়। দুগৰাকী চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। অসমৰ উদীয়মান মহিলা ভাৰোত্তোলক আইচাংফা গগৈয়ে 7ম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহত ৰাষ্ট্ৰীয় অভিলেখ গঢ়ি সোণৰ পদক দখল কৰিবলৈ সমৰ্থ হৈছে। বিহাৰৰ ৰাজগীৰত চলি থকা প্ৰতিযোগিতাখনৰ আজি ছোৱালীৰ 55 কিলোগ্ৰাম ওজন শাখাত ভাৰোত্তোলকগৰাকীয়ে 2টাকৈ ৰাষ্ট্ৰীয় অভিলেখ ভংগ কৰি সোণৰ পদক জয় কৰে। অসমে আজি প্ৰতিযোগিতাখনত আৰু এটা ৰূপৰ পদক জয় কৰে। ভাৰোত্তোলনৰ ল'ৰাৰ 67 কিলোগ্ৰাম ওজন শাখাত অসমৰ অভিনৱ গগৈয়ে ৰূপৰ পদক জয় কৰে। আনহাতে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ চেপাক টাকৰত অসমৰ ল'ৰাৰ দলে সোণৰ পদক লাভ কৰিছে। কালি নিশা অনুষ্ঠিত ডাবলছ শাখাৰ ফাইনেলত অসমে বিহাৰক 15-13, 17-15 ব্যৱধানত পৰাস্ত কৰে। সোণৰ পদক দখল কৰা অসমৰ দলটো এম থৈবা সিনহা, প্ৰিন্স সিনহা আৰু অভিজিৎ সিনহাৰে গঠিত। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল।